এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: অ' এন জি চিৰ 147 নম্বৰ ৰিগৰ গেছ নিৰ্গমনৰ চাপ 50% হ্ৰাস, জনসাধাৰণক ঘৰুৱা চৌকা জ্বলোৱাৰ সেউজ সংকেত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃতভাৱে পালন। অম্বুবাচী মহাযোগৰ দ্বিতীয় দিনেও শক্তিপীঠ কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশ। সাংসদ গৌৰৱ গগৈৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলক পৃথক কৰি এন এফ ৰেলৱেক পুনৰ গঠনৰ পোষকতা। আৰু হেডিংলি টেষ্টৰ চতুৰ্থ দিনা ভাৰত দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ 147 নম্বৰ ৰিগৰ গেছ নিৰ্গমনৰ চাপ 50% হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মোহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত 12 দিনে অ' এন জি চিয়ে সকলো সুৰক্ষা প্ৰট'কল অনুসৰণ কৰি গেছ নিৰ্গমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ' এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন চাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস চলাই থকা হৈছে বুলি শ্ৰীচাংৱানে জানিবলৈ দিয়ে। বিশেষজ্ঞৰ দলটোৱে ইতিমধ্যে 10 ট্ৰেইলাৰ ভৰ্তি ৰিগৰ সামগ্ৰী সফলতাৰে স্থানান্তৰ কৰিছে। গেছ নিৰ্গমন বন্ধ হোৱা নাই যদিও অঞ্চলটোৰ ৰাইজক সম্প্ৰতি ঘৰুৱা চৌকাত ৰন্ধন কাৰ্যৰ বাবে জুই জ্বলাবলৈ সেউজ সংকেত দিয়া হৈছে। ভটিয়াপাৰৰ পৰা এয়া আমাৰ সংবাদদাতা মুজাহিদ আলী।
বিগত 12টা দিন ধৰি ধাৰাবাহিকভাৱে গেছ নিৰ্গত হৈ থকা বাৰী চুকত মই এই মুহূৰ্তত উপস্থিত আছো আৰু ইয়াৰ পৰিস্থিতি কি হৈ আছে সেই কথা জানিবৰ কাৰণে আমি কিছু কথা পাতিছিলো। তেওঁলোকে কোৱা মতে শব্দৰ প্ৰাবল্য কিছু কমিছে আৰু অ' এন জি চিৰ কিছু লোকৰ লগত আমি কথা বতৰা পাতিছিলো। তেওঁলোকে কৈছে যে যি গেছ নিৰ্গত হৈ আছিল সেই গেছ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। বিগত দিনকেইটাত তেওঁলোকে জাংক শ্বট অপাৰেচন আৰু অন্যান্য ভালেমান কাৰিকৰী অপাৰেচন হাতত লৈছিল, কিন্তু এটা অপাৰেচনো সফল হোৱা নাছিল। আৰু 20 জুনৰ পাছত 3গৰাকী বিদেশী বিশেষজ্ঞ লৈ অহা হৈছিল এই বাৰী চুকলৈ আৰু তাৰ পাছৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে এই গেছ নিয়ন্ত্ৰণৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা হাতত লৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি কিছু পৰিমাণে গেছ নিৰ্গমন হ্ৰাস পোৱা বুলি জানিব পাৰিছো আৰু কিছু কেইটামান দিনৰ ভিতৰত ইয়াৰ পৰিৱেশ কিছু শান্ত হ'ব বা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি ক'ব পৰা হৈছে। সামগ্ৰিকভাৱে এই অঞ্চলৰ লোকসকলে পৰিৱেশ প্ৰদূষণ, শব্দ প্ৰদূষণ আদিকে ধৰি বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে যদিও ইয়াৰ ৰাইজেও বিচাৰিছে যাতে এই সমস্যাৰ আকৌ সমাধান হওক, সফল সমাধান হওক আৰু এই সমাধানৰ জৰিয়তে অস্বাভাৱিক পৰিস্থিতিৰ ফালে গতি কৰা এই অঞ্চলটোলৈ যাতে স্বাভাৱিক অৱস্থা ঘূৰি আহে তাৰ কামনা কৰিছে। ইতিমধ্যে আমি জানিব পাৰিছো যে বিজেপি এটা দল এই ঘটনাস্থলীলৈ আহিব আৰু তেওঁলোকে এই পৰিস্থিতিৰ বুজ লৈ ইয়াৰ স্থানীয় ৰাইজৰ সৈতে কথা বতৰা পাতিব।
সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিস্তৃতভাৱে পালন কৰা হয়। দিৱসৰ মূল কাৰ্যসূচী আজি পুৱা ডিফু চহৰৰ চাৰ্চিংটেৰন লাংকুং হাবে টাউন হলত অনুষ্ঠিত হয়। এই উপলক্ষে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণতো পৰিষদৰ শাখা সচিবালয়ৰ প্ৰাংগণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱসটি উলাহ মালহেৰে পালন কৰা হয়। এই উপলক্ষে আয়োজন কৰা দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীত কাৰ্বি ৰজা লংচিং ৰংহাং আৰু কাৰ্বি পৰিষদৰ উপাধ্যক্ষ অভিজিৎ ক্ৰো উপস্থিত থাকে। পূৰ্বৰ মিকিৰ পাহাৰ আৰু এতিয়াৰ কাৰ্বি আংলঙৰ 74 বছৰীয়া পৰিক্ৰমাত অঞ্চলটোৰ বিকাশ সম্পৰ্কত ডিফুৰ জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত এই মন্তব্য কৰে।
আমি যদি চাওঁ 1952 চনত কাৰ্বি আংলং যেতিয়া আছিল সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ আছিলে সেই সময়ত। আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত মিকিৰ পাহাৰ জিলা পৰিষদ হ'ল 1970 চনত গেজেট নটিফিকেশ্যনৰ জৰিয়তে অসম চৰকাৰে কৰিছিল। আৰু 1974 চনত কাৰ্বি আংলং জিলা পৰিষদ গঠন হ'ল। আৰু 1995 চনত যেতিয়া ASDC KSA এটা ডাঙৰ মুভমেণ্ট হৈছিল অট'নমাছ ষ্টেটৰ কাৰণে, পিছত যিখন চুক্তি হৈছিল তাৰ পিছৰ পৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ নামেৰে আমাৰ পৰিষদখন ঢোক জনা যায়। এইটো এটা আচলতে ধাৰাবাহিক প্ৰক্ৰিয়া, উন্নয়নৰ যি প্ৰক্ৰিয়া, জনসাধাৰণৰ প্ৰত্যাশাৰ আচলতে কেতিয়াও শেষ কৰিব নোৱাৰি সেইটো এটা কথা। 52 চনত যেতিয়া পৰিষদ গঠন হৈছিল তেতিয়া কাৰ্বি আংলঙৰ জিলাৰ জনসংখ্যা খুব কম আছিল। বিশেষকৈ যিসকল জনজাতীয় লোক, কাৰ্বি জনজাতীয় লোকসকলে তেতিয়া বেছিকৈ জুম খেতি কৰিছিল, ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ গৈছিল। সেই সময়ৰ পৰিষদৰ ধাৰাবাহিক প্ৰক্ৰিয়াটোৰ যদি আমি চাওঁ তেতিয়াহ'লে আজি আমি দেখিম 74 বছৰৰ পিছত আগৰ কাৰ্বি আংলংখন নাই। কাৰ্বি আংলঙৰ যথেষ্ট উন্নতি হৈছে, সকলো দিশৰ পৰা উন্নতি হৈছে। অকল যে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে তেনেকুৱা ধৰণৰ নহয়। সেই সময়ত চাকৰি কৰিবলৈ মানুহ নাছিল কাৰ্বি আংলঙত, তেতিয়া বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহক মাতি আনিব লগা হৈছিল ইয়াত চাকৰি কৰিবলৈ। আজি কিন্তু তেনেকুৱা নহয়, আজি কাৰ্বি জনগোষ্ঠীৰ শিক্ষিতৰ সংখ্যা বহু বেছি, সকলোৱে চাকৰি বাকৰি কৰিছে, ঠিক একেদৰে ব্যৱসায় বাণিজ্যটো আগবাঢ়ি গৈছে আৰু ইয়াৰ উন্নয়ন হৈছে, বিভিন্ন শিক্ষানুষ্ঠান হৈছে। দিফুতেই যদি আমি চাওঁ যে শিক্ষাৰ হাব বুলি ক'ব পাৰি, ইয়াত বিশ্ববিদ্যালয়ৰ চৌহদ আছে, ল কলেজ আছে, গভৰ্ণমেণ্ট কলেজটো আছেই আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানবিলাক আছে, আৰু শেহতীয়াকৈ ভেটেনেৰি কলেজ, এগ্ৰিকালচাৰ কলেজ এইবিলাকো ইয়াত হ'বলৈ গৈ আছে কাৰ্বি আংলঙত। গতিকে সকলো দিশৰ পৰা যদি চোৱা যায় এই 74 বছৰীয়া যাত্ৰাত কাৰ্বি আংলঙে যথেষ্টখিনি আগবাঢ়ি গৈছে বুলি ক'ব পাৰি আৰু জনসাধাৰণৰ যি প্ৰত্যাশা যথেষ্টখিনি পূৰণ কৰিছে। কিন্তু সেইটোৱে যোন চৰকাৰে শাসনত নাথাকক, সকলোবিলাক মানুহৰ প্ৰত্যাশা আচলতে কোনো চৰকাৰে পূৰণ কৰিব নোৱাৰে। এই 74 বছৰীয়া যাত্ৰাত কাৰ্বি আংলং প্ৰগতিৰ পথত যথেষ্টখিনি আগবাঢ়ি গৈছে। এতিয়া আৰু কাৰ্বি আংলং জিলাক কোনো পিছপৰা জিলা বুলি আচলতে ক'ব নোৱাৰে।
অপ্ৰিয় হ'লেও এটা সঁচা কথা যে যিটো কাৰ্বি আৰু অনাকাৰ্বিৰ মাজত যিটো এটা অলপ অবিশ্বাসৰ যি ভাৱ আছিলে, সেই ভাৱ আঁতৰোৱাৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বা ফালে আমাৰ অসম চৰকাৰ বা প্ৰশাসনে কিমান দূৰ সফল হৈছে?
কাৰ্বি আংলঙত কাৰ্বি জনসাধাৰণৰ বেছি আছে আৰু তেওঁলোকেই শাসনৰ গাদীত থাকে। গতিকে যিটো জনগোষ্ঠী আচলতে বেছি, তেওঁলোকৰ পপুলেশ্যন সেই জনগোষ্ঠীৰ জনপ্ৰতিনিধি আহে, গতিকে তেওঁলোকে বেছি সুবিধাবিলাক পায়, অন্য জনগোষ্ঠীৰ ক্ষোভবিলাক থাকে। আমি যদি অসমৰ ক্ষেত্ৰত চাওঁ, অসমতো অন্যান্য যিবিলাক জনগোষ্ঠী আছে, সৰু সৰু জাতি জনগোষ্ঠীবিলাকে কয় যে আমি বঞ্চিত, আমি শোষিত, আৰু এনেকুৱা মানে ক্ষোভ কিছুমান মানে ৰাজনৈতিক কাৰণতো থাকে, যে ৰাজনৈতিক ক্ষমতাটোৱে আচলতে আজিকালি সকলোতকৈ সৰ্বোচ্চ বুলি সকলোৱে ভাবে আৰু ৰাজনৈতিক ক্ষমতা যেতিয়া নাপায়, নাপালেই আচলতে বঞ্চিত হয়, আৰু তেনেকুৱা ধৰণৰ ক্ষোভ খং হয়তো থাকিব, সদায় থাকিব। এইটো যে কোনো চৰকাৰে যে সমাধান কৰিব পাৰিব মই সেইটো নাভাবো। সকলো মানুহৰ উন্নতি হ'লেহে আচলতে মানে হ'ব বুলি মই ভাবো।
সেয়া আছিল ডিফুৰ জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
অম্বুবাচী মহাযোগৰ আজি দ্বিতীয় দিনাও গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশ অব্যাহত আছে। দুপৰীয়াৰ ভাগত অহা দুপালপেটা বৰষুণৰ মাজতো মন্দিৰত ভক্তৰ সমাগমৰ হিন্দেৰি হোৱা নাই। দেশী বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীৰ সৰ্বত্ৰ আধ্যামিক পৰিৱেশে বিৰাজ কৰিছে। প্ৰবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে তান্ত্ৰিক সাধন মাৰ্গত বিশ্বাস কৰা ভালেসংখ্যক সাধু সন্যাসীয়ে ধ্যানত মগ্ন হোৱা পৰিলক্ষিত হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আজি পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈ অম্বুবাচী মহাযোগলৈ অহা বিভিন্ন ঠাইৰ ভক্তসকলক অসমবাসীৰ হৈ আদৰণি জনায়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগৰ তৰফৰ পৰা প্ৰণাম নামেৰে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডুপুৰ্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত 5টা আদৰণি কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মন্দিৰৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে। বাহিৰৰ পৰা অহা ভক্তসকলৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত 2টা শিবিৰ স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাকৰিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আৰ্থ সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যালোচনা কৰা। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষৰ লগতে বি টি আৰ প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহত আলোকপাত কৰে। তেওঁ কয় যে বি টি আৰত চৰকাৰে অঞ্চলটোৰ আৰ্থ সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি মুকলি কৰিছে। এই আঁচনিসমূহে যাতে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ উন্নয়নত সহায় কৰিব পাৰে তাৰ বাবে বি টি আৰ প্ৰশাসনৰ প্ৰতিশ্ৰুতিক তেওঁ নিশ্চিত কৰিছে।
ধন্যবাদ সঞ্জীৱনী। সাংসদ গৌৰৱ গগৈয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰেলৱেক পুনৰ গঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰেল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰেল সম্পৰ্কীয় বিভিন্ন বিষয় লৈ তেওঁ অচিৰেই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিব আৰু ৰেল যাত্ৰীসকলৰ কেতবোৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত ৰেলমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব। তেওঁ কয় যে নতুন দিল্লীত তেওঁ ৰেল বৰ্ডৰ অধ্যক্ষগৰাকীৰ সৈতেও বৈঠকত মিলিত হ'ব। ৰেল যাত্ৰী সন্থাৰ প্ৰতিনিধি দলটোৱে সাংসদ গৌৰৱ গগৈক প্ৰদান কৰা স্মাৰক পত্ৰখনত কোকৰাঝাৰত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ ৰেলগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰা, আলিপুৰ দুৱাৰ আৰু কামাখ্যা আৰু নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত ইণ্টাৰচিটি এক্সপ্ৰেছৰ পুনৰ প্ৰৱৰ্তন, পদাতিক এক্সপ্ৰেছ, তিষ্টা তৰ্চা এক্সপ্ৰেছ আৰু পাহাৰীয়া এক্সপ্ৰেছক নিউ বঙাইগাঁও অথবা ৰঙিয়ালৈ সম্প্ৰসাৰিত কৰা আৰু অসমত ই এম ইউ আৰু এম ই এম ইউ শ্ৰেণীৰ স্থানীয় ৰেলৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰেল মন্ত্ৰালয়ৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লোকসভাৰ বিৰোধী উপদলপতিগৰাকীক অনুৰোধ জনায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা 1 জুলাইত ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন 1 জুলাইৰ পুৱা 9:30 বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনাই সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতীযোগে অসমীয়া ভাষাৰ অনুষ্ঠানৰ পুনৰ প্ৰচাৰো অহা 1 জুলাইৰ পৰা আৰম্ভ কৰিব। আমাৰ কেইবাখনো বাতৰি বুলেটিন অহা 1 জুলাইৰ পৰা কেৱল মহাবাহু শাখাতহে প্ৰচাৰিত হ'ব। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এ আৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। হেডিংলি টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ হৈছে। কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 90 ৰাণৰ পৰা দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে সোনকালে অধিনায়ক শুভমন গিলৰ উইকেট হেৰুৱায়। তৃতীয় উইকেটৰ পতনৰ পাছত উপ অধিনায়ক ঋষভ পণ্টে বেট কৰিবলৈ আহে আৰু কে এল ৰাহুলৰ সৈতে লগ লাগি চতুৰ্থ উইকেটেৰে জ্যোতিৰ ভোজন বিৰতিৰ পৰলৈকে 60 ৰাণ সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পাছত খেল পুনৰ আৰম্ভ হৈছে আৰু ভাৰতে 3টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰিছে। কে এল ৰাহুলে 85 আৰু ঋষভ পণ্টে 55 ৰাণ কৰি খেলি আছে। গোৱালপাৰাৰ সৈনিক স্কুলত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 15 বছৰ অনুৰ্ধৰ ল'ৰা আৰু 17 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে এই প্ৰতিযোগিতা জিলা আৰক্ষী অধীক্ষক তথা সৈনিক স্কুলখনৰ প্ৰাক্তন ছাত্ৰ নৱনীত মহন্তই শুভাৰম্ভ কৰে। শ্ৰীমহন্তই উদ্বোধনী ভাষণত সকলো প্ৰতিযোগী দলকে শুভেচ্ছা জনাই প্ৰকৃত প্ৰতিযোগিতামূলক উদ্যম সেই খেলুৱৈসকলৰ সামগ্ৰিক বিকাশত সহায় কৰিব বুলি মন্তব্য কৰে। গুৱাহাটীৰ চানমাৰী কলনী নিবাসী তথা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰাক্তন বিষয়া বন্তি দেৱীৰ কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অ' এন জি চিৰ 147 নম্বৰ ৰিগৰ গেছ নিৰ্গমনৰ চাপ 50% হ্ৰাস, জনসাধাৰণক ঘৰুৱা চৌকা জ্বলোৱাৰ সেউজ সংকেত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃতভাৱে পালন। অম্বুবাচী মহাযোগৰ দ্বিতীয় দিনাও শক্তিপীঠ কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশ। সাংসদ গৌৰৱ গগৈৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলক পৃথক কৰি NF ৰেলৱেক পুনৰ গঠনৰ পোষকতা। আৰু হেডিংলি টেষ্টৰ চতুৰ্থ দিনা ভাৰত দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।